এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা দুদিনীয়া উত্তৰ পূব ভ্ৰমণ, বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ, আই আই টি গুৱাহাটীৰ গৱেষকৰ দলৰ মানৱ ইনচুলিন উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন, ৰাজ্যৰ বিভিন্ন সত্ৰ আৰু নামঘৰত মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি পালন, আৰু এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত হ'বলগীয়া আজিৰ খেলত পাকিস্তান ওমানৰ মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 10 বজাত আইজলৰ লামৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী চাইৰাং ৰেলপথেৰে 3খন নতুন ৰেলগাড়ীৰ যাত্ৰা ভাৰ্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু কলকাতাৰ মাজত ত্ৰি সাপ্তাহিক এক্সপ্ৰেছ। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চুৰাচান্দপুৰ তথা ইম্ফলত দুখন জনসভাত অংশ ল'ব। মণিপুৰৰ কেইবাটাও সংগঠনে আজি মাজনিশাৰ পৰা আহ্বান দিয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনত নিষিদ্ধ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আবেলিৰ ভাগত প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু বিয়লি 5 বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় 1200 গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ববিস্তৃত শিল্পীগৰাকীৰ 14টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। প্ৰধানমন্ত্ৰীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত পৰহিলৈ মঙলদৈলৈ যাব আৰু প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনাই তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ মঙলদৈ ভ্ৰমণ সন্দৰ্ভত এয়া আমাৰ মঙলদৈৰ সংবাদদাতা ময়ূখ গোস্বামী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ মঙলদৈত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। এই ৰাজহুৱা সভাৰ সম্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ প্ৰকল্পৰ আধাৰশিলা কৰিব। তেওঁ 576 কোটি টকা ব্যয় সাপেক্ষ দৰং চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেল, ইয়াৰ লগতে নাৰ্ছিং মহাবিদ্যালয় আৰু জি এন এম ট্ৰেইনিং স্কুলৰো আধাৰশিলা কৰিব। ইয়াৰ উপৰি তেওঁ কুৰুৱা আৰু নাৰেঙ্গী সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড নিৰ্মাণ কাৰ্যৰ আধাৰশিলা কৰিব। প্ৰায় 7000 কোটি টকা ব্যয় সাপেক্ষ এই ৰিং ৰোডে গুৱাহাটীৰ সৈতে দৰং জিলাক প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ লগতে এই ৰিং ৰোডৰ জৰিয়তে দৰঙে কামৰূপ আৰু মেঘালয়ৰ ৰিভু জিলাৰ সৈতেও সংযোগ স্থাপন কৰিব। আন্তঃগাঁথনিৰ ক্ষেত্ৰত এই ৰিং ৰোড দৰং জিলাৰবাসী দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰা গৈছে।
ইয়াৰ পাছত শ্ৰীমোদী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলি প্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ হৈ নতুন দিল্লীলৈ উভতি যাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব। বিয়লি 5:10 পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ সন্ধিয়া 5:15 প্ৰচাৰিত হ'বলগীয়া বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া 6:00 প্ৰচাৰিত হ'বলগীয়া সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ মঙলদৈৰ পুনিয়াত হ'বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজনিশাৰ পৰা দেওবাৰৰ মাজনিশালৈকে কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আওলা চৌকাৰ পৰা বেজপাৰা ইছলামপুৰ চাৰিআলি হৈ কেৰিমেৰি পথেৰে মঙলদৈ নগৰৰ বাহিৰে চাৰিচকীয়া লঘু যান বাহনৰ চলাচল কৰোৱাৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এমট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্ৰিদীপ চাংমাইয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ কেইবাটাও আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কত আমাৰ সংবাদদাতাসকলৰ প্ৰতিবেদনৰ ভিত্তিত অহা 14 ছেপ্টেম্বৰ দেওবাৰে সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ এছ চি মৰ্চাৰ সভাপতি নবাৰুণ মেধি, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল ক্ৰান্তি ৰয়ো উপস্থিত থাকে। এই সভাত কেইবাহাজাৰো দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কোকৰাঝাৰৰ ভাওৰাগুৰিত দলীয় প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ হৈ আন এখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। ইপিনে খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মদন ৰাভাৰ সমৰ্থনত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰচাৰ চলায়। খৈৰাবাৰী মণ্ডলৰ ভূঞাখাট খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ বাবে ভাৰতীয় জনতা পাৰ্টীক পৰিষদীয় চৰকাৰ গঠনৰ সুযোগ প্ৰদান কৰিবলৈ মন্ত্ৰী হাজৰিকাই ৰাইজৰ প্ৰতি আহান জনায়। এই সভাত প্ৰাৰ্থী মদন ৰাভায়ো নিৰ্বাচনত তেওঁক জয়যুক্ত কৰিবলৈ জনসাধাৰণক আহান জনায়। বাক্সা জিলাটোৰ ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। জিলাখনৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ লগতে ইউ পি পি এল আৰু বি পি এফে তীব্ৰ প্ৰচাৰ চলাইছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলায়। নিৰ্বাচনী সভাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰলোচা, সাংসদ বিজুলী কলিতা মেধি, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও উপস্থিত থাকে। মুদৈবৰী পৰিষদীয় সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থী জগদীশ চৰকাৰৰ হৈ বিধায়ক দুৰ্গাদাস বড়োৱে প্ৰচাৰ চলায়। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এটা অনুষ্ঠানত বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচন কৰে। অনুষ্ঠানত অসমীয়া, বড়ো, বাংলা, আদিবাসী আৰু নেপালী ভাষাত প্ৰস্তুত কৰা নিৰ্বাচনী গীতো মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও বাক্সা জিলাৰ বৰমাত সংকল্প পত্ৰ উন্মোচন কৰে। শান্তিপূৰ্ণ, সুৰক্ষিত, বিকশিত বিটিআৰ সংকল্প পত্ৰৰ মূল বিষয় বুলি মন্ত্ৰী শ্ৰীদাসে প্ৰকাশ কৰে। এই সংকল্প পত্ৰত বিজেপিৰ 8টা গেৰাণ্টি সন্নিৱিষ্ট কৰাৰ লগতে বিটিআৰ তথা বাক্সাৰ বাবে কেইবাখনো নতুন আঁচনি তথা প্ৰকল্পৰ কথা সন্নিৱিষ্ট হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে।
ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে চিউডমনাছ ফ্লোৰেচেন্স নামৰ নিৰাপদ আৰু কাৰ্যক্ষম বেক্টেৰিয়া ব্যৱস্থা ব্যৱহাৰ কৰি মানৱ ইনচুলিন উৎপাদনৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে। অধ্যাপক তথা জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন মুৰববী ডঃ বীৰাংকী ভেংকটা দাসুৰ নেতৃত্বত গঠিত এটা দলে এই পদ্ধতি উদ্ভাৱন কৰে। এই অগ্ৰগতিয়ে ইনচুলিনক অধিক সুলভ কৰি তোলাত উল্লেখযোগ্য ভূমিকা ল'ব বুলি ডঃ দাসুৱে প্ৰকাশ কৰে। অধ্যাপক ডঃ দাসুৱে কয় যে ইনচুলিন নিৰ্মাণৰ বাবে এটা নতুন এক্সপ্ৰেছন ছিষ্টেম সৃষ্টি কৰাটো ইয়াৰ অন্যতম সমাধান। প্ৰত্যাহ্বান অতিক্ৰম কৰি আই আই টি গুৱাহাটীৰ গৱেষক দলটোৱে দ্ৰৱণীয় ৰূপত প্ৰটিন উৎপাদনৰ বাবে জনাজাত চিউডমনাছ ফ্লোৰেচেন্স নামৰ বেক্টেৰিয়াৰ ব্যৱহাৰৰ বিষয়ে অন্বেষণ কৰি উৎপাদন প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰি তুলিছে। এই সন্দৰ্ভত ডঃ বীৰাংকী ভেংকটা দাসুৱে এইদৰে কয়।
Our group working on the production of human therapeutic proteins. Currently, we focused on the development of bioprocess for the production of recombinant human insulin. This is to reduce the price and develop the technically and economically feasible bioprocess. We have cloned the human insulin gene and expressed it in the bacterial system called Pseudomonas fluorescens. And we have developed the process to the, you know, 1 liter scale. And also we purified the human insulin. And also we checked the efficacy. And also this we are going to take up the pilot scale and see the how the process is feasible to reduce the cost of the product.
হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক গৰু চিণ্ডিকেটৰ পৰা ধন লোৱাৰ অভিযোগত আজি নিলম্বন কৰা হয়। জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তামুলীক গৃহ বিভাগে এটা নিৰ্দেশনাযোগে নিলম্বনৰ শাস্তি আৰোপ কৰে। আলফা স্বাধীনৰ কমাণ্ডাৰ মৃগাংক অসমে আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়ত সদস্যগৰাকীয়ে ভালেসংখ্যক অস্ত্ৰ শস্ত্ৰ আৰক্ষীৰ হাতত জমা দিয়ে বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনাইছে। আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে আজি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ৰায়ে দলটোত যোগদান কৰে। যোগদানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলটোৰ ভিতৰত থাকি কোচ ৰাজবংশী সম্প্ৰদায়ৰ হৈ কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে। বজালি জিলাৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী মীনাক্ষী শৰ্মাৰ স্মৃতিত বিগত 4 বছৰৰ দৰে এইবাৰো গছৰ দিন উদযাপন কৰা হয়। শিক্ষয়িত্ৰীগৰাকীৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি এই গছৰ দিন উদযাপন কৰা হয়। গ্ৰীণ মিছন বজালিৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি বাঘমৰাৰ সমীপৱৰ্তী শুকিলাপাৰ গাঁৱৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই সত্ৰ চৌহদত বকুল গছৰ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণৰ পূৰ্বে প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ স্বামী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা এসময়ৰ আকাশবাণীৰ বিষয়া ডঃ কৰুণামোহন শৰ্মাই বন্তি প্ৰজ্বলন আৰু শিক্ষয়িত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 429 সংখ্যক তিৰুভাৱ তিথি শ্ৰদ্ধা ভক্তিৰে পালন কৰা হৈছে। তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত ভাগৱত পাঠ নাম প্ৰসংগ অনুষ্ঠিত হয়। তিৰুভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ সত্ৰত পুৱাৰে পৰা ভকত বৈষ্ণৱ সমবেত হৈ নাম প্ৰসংগ কৰে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকুপুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰনগৰী, মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা, বৰনামঘৰ, গোৱালপাৰা, কেউলীয়াহাটী আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো সাহিত্য সংস্কৃতিৰ পূজাৰী অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। ৰাতিপুৱা প্ৰভাত বন্দনাৰ জৰিয়তে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। পৰৱৰ্তী বাতৰিৰ বাবে আমি জিনটিৰিয়া নিউজলৈ আকৌ আগবাঢ়ি যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। বিশ্ব পৰ্যটন দিৱস 2025 উপলক্ষে অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ে অসম ভিত্তিত ফটোগ্ৰাফীৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাৰ বিষয়সমূহ হৈছে প্ৰকৃতি আৰু বন্যপ্ৰাণী, সংস্কৃতি আৰু খাদ্য সম্ভাৰ, চাহ পৰ্যটন, ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন। 18 ছেপ্টেম্বৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ইপিনে স্বচ্ছ ভাৰত মিছন গ্ৰামীণে ফটোগ্ৰাফী আৰু ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ৰাজ্যিক আৰু জিলা পৰ্যায়ত শ্ৰেষ্ঠত্বৰ ভিত্তিত এই প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগিতাৰ বাবে 7টা বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন অহা 19 নৱেম্বৰ। বজালী জিলাৰ পাটাচাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি অনুষ্ঠিত এখন আইন সজাগতা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তাহিদ আলম লস্কৰে কয় যে সকলোৰে আইনৰ বিষয়ে জনাৰ অধিকাৰ আছে। বজালী ৰুৰেল এডভান্টেজ ছচাইটিৰ উদ্যোগত আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত আইন সজাগতা সভাখন বজালী বাৰ এছ'চিয়েচনৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে উদ্বোধন কৰে। এই সভাত বজালীৰ অতিৰিক্ত অধীক্ষক ত্ৰিনয়ন ভূঞাই এজাহাৰ, ই এজাহাৰ, 0FIR, জাননী আৰু হেণ্ডকাফ লগোৱাৰ বিষয়ে আলোচনা কৰে। সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকৰ লগতে ভালেসংখ্যক সাধাৰণ নাগৰিক উপস্থিত থাকে। এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডুবাইত হ'বলগীয়া খেলত পাকিস্তানৰ ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা দুদিনীয়া উত্তৰ পূব ভ্ৰমণ, BTC পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ, IIT গুৱাহাটীৰ গৱেষকৰ দলৰ মানৱ ইনচুলিন উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন, ৰাজ্যৰ বিভিন্ন সত্ৰ আৰু নামঘৰত মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি পালন আৰু এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত হ'বলগীয়া আজিৰ খেলত পাকিস্তান ওমানৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত।